বৰ্তা আপুনি যোৰহাটত আছে নি?
যোৰহাটত মই নাই,
কাইলৈ যদি আছে মোক লগ কৰিম বুলি ভাবিছিলো।
কোনোবাই কোনোবাই মোৰ নামেদি কোনোবাই মোৰ নামেদি তাতে যোৰহাটত খোৱা খাইছে তাতে, ভালটো মই নাই তাতে।
মই আছে বুলিয়ে ভাবিছিলো, মই তেতিয়া মই কাইলৈ আপোনাক লগ কৰিলো হেঁতেন, কাইলৈ মানে হেৰিলে যাম বুলি ভাবিছিলো, গাড়ী এখন ফিক্স কৰিলো। শিৱসাগৰলৈ যাম বুলি ভাবিছিলো, জুচকায়া তাত একেলগে গলো হেঁতেন, আপুনিয়ে ময়ে আৰু মোৰ লগৰ এটা গাড়ী এখনত গলো হেঁতেন।
নাযাওঁ মই,
হয় নি?
কালি যে চিঞৰিছে যে ভাল জুবিন গাৰ্গৰ, জুবিন গাৰ্গৰ ভক্তটো
১০,০০০ টকা
দিয়াৰ পিছতো সিয়েহে মোক ফুকৰ মাৰে। তাৰ নামটো কি কচোন? কি
জুবিন
নহয়, এইটো ১০,০০০ ডলাৰৰ কথা কোৱা নাই, ১০,০০০ টকা কেঁচুৱা হোৱাৰ সময়ত
যিমান মিডিয়া মানে যিমান পপুলাৰিটি দেখুৱাওক মই নাযাওঁ তাৰ ওচৰলে। মোৰ এই ভিতৰখনত দুখ আছে, সুখো পালো হেভি লেভেলত, দুখো পালো হেভি লেভেলত,
মই ইয়াতে আছো। মই ৰুমৰ ভিতৰৰ পৰা ৰুমৰ পৰা নোলাম, মই আগেখন গোটেইখন ভাঙিম, তাৰপিছত ওলাম, মই গোটেইখন ভঙাৰ পিছতে ওলাম, ভঙাৰ আগতে
এখন
ভাঙিম মই, তাৰপিছত ভঙাৰ পিছত ওলাম। যা তোৰ বৰমাৰ গানৰ পিছতে মোক দেখা পাবি। যা
ঠিক আছে,
যা হ'ব,
ওম নমস্কাৰ।